গীতমালা 67 অধ্যায়। প্রধান বাদ্যকৰ নিমিত্তে তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া গীত সংগীত। হে ঈশ্বৰ জিহুৱা, তোমাৰ কৰুণাৰে আমাক আশীৰ্বাদ কৰা। তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক। গোটেই পৃথিৱীয়ে যেন তোমাৰ পথ জানে, সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়। হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সকলো লোকে তোমাৰ প্ৰশংসা কৰক। জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব। এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা, পৃথিৱীৰ জাতিবোৰক নিয়ন্ত্ৰণ কৰিবা। চেলা। হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক। পৃথিৱীয়ে চৰ্মৰ ফল উৎপন্ন কৰিলে, ঈশ্বৰে আমাৰ ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব, ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব, আৰু পৃথিৱীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।